চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠক খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
প্রভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা। প্রভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথটো তেওঁৱেই কথা, মোৰ জ্যেষ্ঠ ভ্ৰাতা।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই ভক্তিবচন অনুষ্ঠান বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান, আপোনালোকৰ মংগলৰ বাবেই আমি যথেষ্ট যত্নেৰে প্ৰস্তুত কৰো। এই অনুষ্ঠান শুনি কোনো শ্ৰোতাই কিবা প্ৰকাৰে উপকৃত হোৱা বুলি আমালৈ লিখিলে আমি নথৈ আনন্দিত হওঁ। আপুনি বাৰু আমাৰ এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে লাভৱান হোৱা বুলি ভাবেনে? আপুনি বাৰু আমালৈ কেতিয়াবা চিঠিৰে আপোনাৰ মতামত আদি জনাইছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়নৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰো হওক। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, আমি তোমাক ধন্যবাদ জনাওঁ, কিয়নো প্ৰভু আমি অতি অযোগ্য, অধাৰ্মিক, সামান্য নৰমনিচ হোৱা সত্বেও তুমি আমাক দলিয়াই পেলোৱা নাই, বৰং মৰমেৰে আগুৱালি লৈছা আৰু আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিছা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো প্ৰভু, তুমি আহা, আমাক বুজোৱা, আমাক শিকোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে কথা কোৱা, তেওঁলোকৰ জীৱনত তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰাকৈ বাকী দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ অনুষ্ঠানটি নিয়মিতকৈ শুনি আছেনে? যদি আপুনি যোৱা অনুষ্ঠানটি শুনিছিল, তেনেহলে আপুনি নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ আলোচনা শেষ কৰিলো। গতিকে আজি নিশ্চয় আপুনি অনুমান কৰিছেই যে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ আলোচনা আৰম্ভ কৰিম। আজিৰ অনুষ্ঠানত আমি পুৰণি নিয়মৰ যীহোশুৱাৰ পুস্তকখন আলোচনা কৰিবলৈ লৈছো। আপোনাৰ হাতত যদি পুৰণি নিয়মৰ বাইবেলখন আছে, তেন্তে অনুগ্ৰহ কৰি মেলি লওকচোন, আৰু যদিহে লগত নাই, তেনেহলে মনোযোগেৰে শুনি যাব। প্ৰিয় শ্ৰোতা, আজি আমি যিখন পুস্তক অধ্যয়ন কৰিবলৈ লৈছো, এইখন অতি মনোগ্ৰাহী আৰু উৎসাহমূলক পুস্তক। মুচিয়ে লিখা পাঁচোখন পুস্তকৰ পিছত এই পুস্তকখন আন এখন আত্মিক যোদ্ধাৰ লিখনি। পুস্তকখনৰ অধ্যয়নে নিশ্চয় আপোনাকো আত্মিক দিশত অনুপ্ৰাণিত কৰি তুলিব, কিয়নো এইখন ইছৰাইলৰ আনন্দ আৰু জয়যাত্ৰাৰ পুস্তক। 40 বছৰ অৰণ্যত অনাই বনাই ফুৰি আহি ইয়াত এয়া তেওঁলোকে প্ৰতিজ্ঞাৰ দেশখনত ভৰি দিছেহি। আমি ইতিপূৰ্বে আলোচনা কৰি অহা মুচিয়ে লিখা যাত্ৰা পুস্তকখন আৰু যীহোশুৱাৰ এই পুস্তকখন হৈছে ইছৰাইলৰ পৰিত্ৰাণৰ পুস্তক। যাত্ৰা পুস্তকখন হৈছে মিছৰৰ পৰা ইছৰাইলক বাহিৰলৈ উলিয়াই আনি কৰা পৰিত্ৰাণৰ পুস্তক। সেইদৰে যীহোশুৱাৰ পুস্তকখন হৈছে প্ৰতিজ্ঞাৰ দেশখনৰ ভিতৰত ইছৰাইলক সুমুৱাই প্ৰবাসী নামটোৰ পৰা কৰা পৰিত্ৰাণৰ পুস্তক। যীহোশুৱাৰ পুস্তকখনৰ মূল বিষয়টো হৈছে আধিপত্য। ঈশ্বৰে ইছৰাইলক তেওঁলোকৰ দেশখন দিছিল ঠিকেই, কিন্তু সেই দেশখন কোনোবাই তেওঁলোকলৈ সজাই পৰাই ধুনীয়াকৈ থৈ দিয়া অৱস্থাত নাছিল। তেওঁলোকক আদৰিবলৈ কোনোবা ৰৈ থকা নাছিল। আদি পুস্তকৰ 17 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত ঈশ্বৰে অব্ৰাহামক এইবুলি কৈছিল যে, আৰু তুমি বাস কৰা এই দেশ মই তোমাক আৰু তোমাৰ ভাবি বংশকো সদাকালৰ অধিকাৰৰ অৰ্থে দিম, আৰু মই সিবিলাকৰো ঈশ্বৰ হ'ম। যদিও সেই দেশখন পূৰ্ব পৰিকল্পিতভাৱেই ইছৰাইলৰ বাবে ৰখা হৈছিল, তথাপি ইছৰাইলে তাক পাবলৈ যুদ্ধ বিগ্ৰহ আদি কৰিব লগা হৈছিল। তেওঁলোকে যুদ্ধ কৰি দেশখন নিজৰ আধিপত্যলৈ আনিব লগা হৈছিল। বাৰু যিয়েই নহওক, দেশখন অধিকাৰ কৰি লোৱাৰ শেষত যীহোশুৱাই তেওঁৰ অন্তিমটো বক্তৃতাত এইবুলি কৈছিল যে দেশখনৰ আধিপত্য ভৱিষ্যতলৈও দৃঢ় কৰি ৰাখিবলৈ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ প্ৰতি বাধ্য হ'ব লাগিব। যিহুদী পুৰাণে কোৱা মতে যীহোশুৱাৰ পুস্তকখনৰ শেষৰ 5 পদ বাদ দি বাকী গোটেইখিনি কথা যীহোশুৱাই নিজে লিখিছিল। শেষৰ 5 পদ পিনহাছে লিখিছিল বুলি তেওঁলোকে কয়। এই যীহোশুৱা বোলা লোকজনৰ বিষয়ে দুটামান কথা জানিবলৈ ইতিহাসৰ 2 পাত লুটিয়াই চালে কেনে হয় বাৰু? পুস্তকখন অধ্যয়ন কৰাৰ আগেয়ে লিখকজনৰ বিষয়ে দুই এটা কথা জানি ললে নিশ্চয় বেয়া নহ'ব নহয় জানো? গণনা পুস্তকৰ অধ্যয়নত আমি পাই আহিছো যে যিহুচুৱা আছিল মুচিৰ উত্তৰাধিকাৰী। তেওঁ অতি প্ৰখ্যাত লোক আছিল। যাত্ৰা পুস্তকত তেওঁ মিছৰৰ পৰা ওলাই আহোঁতে তেওঁৰ বয়স আছিল 40 বছৰ, আৰু যেতিয়া তেওঁ মুচিৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে তেতিয়া তেওঁৰ বয়স আছিল 80 বছৰ। আকৌ যিহুচুৱাৰ পুস্তকখনৰ শেষৰ ফালে তেওঁৰ মৃত্যুৰ সময়ত বয়স 110 বছৰ আছিল। অৱশ্যে তেওঁৰ খ্যাতি অৰণ্যত ভ্ৰমি ফুৰা কালতেই ইছৰাইলৰ মাজত বিয়পি পৰিছিল। অমালেকে ইছৰাইলক আক্ৰমণ কৰোতে অমালেকৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ এই মানুহবিলাকক একগোট কৰিছিল। যিহুচুৱাই মুচিৰ এজন দাস হিচাপে পৰিচৰ্যা কৰিছিল। এই কথাই মুচিৰ প্ৰতি থকা তেওঁৰ অসীম প্ৰভুভক্তি আৰু ঈশ্বৰৰ প্ৰতি তেওঁৰ ভক্তিভাৱ প্ৰকাশ কৰে। কাদেশ বাৰ্ণিয়াৰ পৰা কনান দেশখন গুপুতে চাবলৈ যোৱা 12জন গুপ্তচৰৰ মাজত তেওঁ এজন আছিল। 12জনৰ ভিতৰত যি দুজনে ঈশ্বৰে সেই দেশখন দিবই বুলি পূৰ্ণ বিশ্বাসেৰে শুভবাৰ্তা কঢ়িয়াই আনিছিল তেওঁলোকৰ এজন আছিল কালেব আৰু আনজন আছিল এই যিহুচুৱা। যিহুচুৱা নামটোৰ অৰ্থ হৈছে উদ্ধাৰকৰ্তা। নতুন নিয়মত এই একেটা শব্দকেই বুজাইছে যীচু নামেৰে। যিহুচুৱা লোকজন সাহসী, ঈশ্বৰৰ প্ৰতি নিৰ্ভৰশীল, বিশ্বাসী আৰু এজন উৎসাহী লোক আছিল। তেওঁৰ নাম আৰু কাৰ্যত খ্ৰীষ্টৰ সৈতে এক সাদৃশ্য আছে। যিহুচুৱাৰ চৰিত্ৰটোৱে আমাক এইবুলি উৎসাহ যোগায় যে ঈশ্বৰৰ ৰাজ্যত অতি সাধাৰণ লোক এজনৰো গুৰুত্ব আছে। এজন নিম্ন খাপৰ লোকো মণ্ডলীৰ পৰিচালক বা নেতা হ'ব পাৰে। যিহুচুৱাই তেওঁৰ আমন্ত্ৰণ আকাশবাণীৰে পোৱা নাছিল। তেওঁক এনেকুৱা এজন লোকৰ দ্বাৰা মনোনীত কৰা হৈছিল যিজনে ঈশ্বৰক আৰু যিহুচুৱাক খুব ভালদৰে জানিছিল আৰু যিহুচুৱাৰ মাজত এজন নেতা হ'ব পৰা যোগ্যতা দেখিবলৈ পাইছিল। প্ৰিয় শ্ৰোতা, এইখিনিলৈকে আমি যিহুচুৱাৰ পুস্তকখনৰ আগতীয়া আভাস এটি লাভ কৰিলো। এতিয়া আমি অধ্যায়টোৰ মাজলৈ আগবাঢ়িব খুজিছো। আহকচোন প্ৰথম পদটোত কি লিখা আছে আমি চাওঁ। যিহুচুৱা প্ৰথম অধ্যায়ৰ প্ৰথম পদ। যিহুৱাৰ দাস মুচিৰ মৃত্যুৰ পাছত যিহুৱাই মুচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহুচুৱাক কলে। এই পদটো অধ্যয়ন কৰোতে আমি যদি অকণমান মনোযোগ দিওঁ তেন্তে আমি দেখিবলৈ পাম যে এই পদটোৱে ইয়াৰ আগৰ পুস্তকখনৰ শেষৰ কথাখিনিৰ সৈতে এটা সম্পৰ্ক ৰক্ষা কৰিছে। তাৰমানে যিহুচুৱাৰ পুস্তকখন আৰু দ্বিতীয় বিৱৰণৰ পুস্তকখনৰ মাজত এই প্ৰথম পদটোৱে সংযোগ স্থাপন কৰিছে। যিহুৱাৰ দাস মুচিৰ মৃত্যুৰ পিছত, মুচিৰ মৃত্যুৰ পিছত দ্বিতীয় বিৱৰণৰ 34 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত কৈছে, মোৱাব দেশত যিহুৱাৰ দাস মুচিৰ মৃত্যু হ'ল। গতিকে যিহুচুৱাৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদত কৈছে যিহুৱাৰ দাস মুচিৰ মৃত্যুৰ পাছত। মুচিৰ যেতিয়া মৃত্যু হলেই গতিকে ঈশ্বৰে কাৰ সৈতে কথা ক'ব? এৰা, মুচিৰ পৰিচাৰক নুনৰ পুত্ৰ যিহুচুৱাক ক'ব। ঈশ্বৰৰ কাৰ্য ৰৈ নাথাকে। মুচিৰ পিছত এতিয়া তেওঁৰ ঠাইলৈ যিহুচুৱা আহিল। গতিকে যিহুচুৱাক ঈশ্বৰে কিনো কৈছে চাওঁ আহকচোন। 2 নম্বৰ পদ পাঠ কৰি দিছো, মোৰ দাস মুচিৰ মৃত্যু হ'ল, এতেকে তুমি এতিয়া উঠা, এই সকলো লোকেৰে সৈতে মই যি দেশ ইছৰাইলৰ সন্তানবিলাকক দিছো সেই জৰ্দন পাৰ হৈ সেই দেশলৈ যোৱা। ঈশ্বৰে যে ইছৰাইলক প্ৰতিজ্ঞাৰ দেশখন দিছে সেইটো খাটাং। মুচিৰ দ্বাৰা দেশখনৰ ওচৰ পালেহি ইছৰাইল। এইখন ইছৰাইলৰ দেশ, এতিয়া আৰু মুচি নাই। গতিকে যিহুচুৱাই তেওঁলোকক দেশখনলৈ নিব লাগিব। চৰ্তহীনভাৱেই ইছৰাইল সেই দেশখনৰ মালিক। ঈশ্বৰে এই দেশখনৰ বিষয়ে অব্ৰাহাম আৰু তেওঁৰ ভাবী বংশৰ সৈতে প্ৰতিজ্ঞা কৰিছিল। আদি পুস্তকত ঈশ্বৰে এই প্ৰতিজ্ঞাৰ কথা বাৰে বাৰে কৈ আহিছে। গতিকে সেই প্ৰতিজ্ঞা এয়া সিদ্ধ হোৱাৰ পথত। 3 নম্বৰ পদ, যি যি ঠাইত তোমালোকে ভৰি দিবা মই মুচিক কোৱাৰ দৰে সেই সকলো ঠাই তোমালোকক দিলো। ঈশ্বৰে তেওঁলোকক সেই দেশখন দি দিছে। দেশখন স্বৰূপেই তেওঁলোকৰ, কিন্তু ইয়াত তেওঁলোকৰ উপভোগ নিৰ্ভৰ কৰিছে তেওঁলোকৰ আধিপত্যৰ ওপৰতহে। দেশখনৰ যি যি ঠাইতেই তেওঁলোকে ভৰি দিব, সেই সেই ঠাইতেই তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব। তুলনামূলকভাৱে ইফিচিয়া প্ৰথম অধ্যায় 4 পদত এইদৰে আমাক কৈছে যে সকলো আম্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদ কৰিলে। কিন্তু দুখৰ বিষয়, আজি বহু কম সংখ্যক খ্ৰীষ্টীয় লোকেহে সেই আম্মিক আশীৰ্বাদসমূহ লাভ কৰিব পাৰিছে, প্ৰায়েই হেৰুৱাইছে। যেনেকৈ সেই প্ৰতিজ্ঞাৰ দেশখন য'তেই ভৰি দিব ততেই আধিপত্য লাভ কৰিব পাৰিব বুলি ঈশ্বৰে জনাই দিছিল, ঠিক তেনেদৰে আমাক সকলোবোৰ আম্মিক আশীৰ্বাদ দিয়া আছে খ্ৰীষ্টত, কিন্তু আমি সেইখিনি আমালৈ বুলি দাবী কৰি ল'ব পাৰিব লাগিব। পিছলৈ আমি পাম, ঈশ্বৰে যদিও ইছৰাইলক প্ৰতিজ্ঞাৰ গোটেইখন দেশ দিছিল, ইছৰাইলে কিন্তু গোটেইখন দেশ অধিকাৰ কৰি লোৱা নাছিল। আচলতে দেশখনৰ একেবাৰে কম পৰিমাণৰ ঠাইহে তেওঁলোকে দখল কৰিছিল। ইছৰাইলৰ দৰে আজি অনেক খ্ৰীষ্টীয় লোক আছে, তেওঁলোকৰ সেই আশীৰ্বাদবোৰ নিবিচৰাকৈয়ে জীৱনটো পাৰ কৰি দিয়ে। তেওঁলোকক সেই সকলো আশীৰ্বাদবোৰ দিয়া হৈছে, কিন্তু তেওঁলোকে ল'ব জনা নাই। এয়া দুখৰ বিষয় নহয়নে প্ৰিয় শ্ৰোতা? যিহুচুৱাৰ পুস্তকখনে তাকেই আমাক ক'বলৈ গৈছে। আমি কেনেকৈ আমাৰ আধিপত্য সংগ্ৰহ কৰি ল'ব পাৰো তাকেই ইয়াত পাম, কাৰণ যুদ্ধ অনিবাৰ্য। আমি আম্মিক যুদ্ধখনত অৱতীৰ্ণ হবই লাগিব আৰু জয়যুক্তও হ'ব লাগিব। ঈশ্বৰে সেইকাৰণে আমাক কিছুমান অস্ত্ৰ শস্ত্ৰ আৰু কবচেৰে সুসজ্জিত হবলৈ কৈছে। ইফিচিয়া 6 অধ্যায়ত সেই অস্ত্ৰ শস্ত্ৰ আৰু কবচৰ এখন সুন্দৰ তালিকা দিয়া আছে। পিছে আমাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হোৱা সেই শত্ৰুজননো কোন? হয়, আমাৰ সকলোৰে আম্মিক জীৱনৰ বিৰুদ্ধে সদায় যুঁজ দি থকা এজন চতুৰ শত্ৰু সদায় আমাৰ পাছত লাগি থাকে। ইফিচিয়া 6:12 এইদৰে কোৱা হৈছে, কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মাল যুদ্ধ হোৱা নাই, কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আম্মিক দলবোৰে সৈতে হৈছে। এই দলবোৰেই হৈছে আমাৰ আম্মিক জীৱনৰ শত্ৰু। আমি এই যুদ্ধত অৱতীৰ্ণ হওঁতে ঐশ্বৰিক কবচবোৰ পিন্ধি আগবাঢ়িব লাগিব। আমি জয়ী হবই লাগিব। যদিও চকুৰে দেখা পোৱাৰ দৰে আমি জয়ী হোৱাৰ মুকুট লাভ নকৰো, কিন্তু খ্ৰীষ্টই হলে সেই মুকুট আমাৰ জয়ৰ দ্বাৰা লাভ কৰে, কাৰণ তেওঁহে আমাক এই যুদ্ধত জয়ী কৰিব পাৰে। এই পুস্তকত আমি পিছলৈ দেখিম যে ইছৰাইলে জয়লাভ কৰা প্ৰতিখন যুদ্ধত আচলতে ঈশ্বৰেহে তেওঁলোকক জয়যুক্ত কৰিছিল। তেওঁৰ ঐশ্বৰিক ক্ষমতা, শক্তি প্ৰয়োগ কৰি প্ৰতিখন যুদ্ধত তেওঁলোকক সফলতাৰ মুখ দেখুৱাইছিল। এতিয়া 4 পদটো পাঠ কৰি দিওঁ। অৰণ্যখন আৰু সেই লিবানুনৰ পৰা মহানদী ফৰাত নদীলৈকে, সূৰ্য অস্ত যোৱা ফালে মহাসমুদ্ৰলৈকে, হিত্যাবিলাকৰ গোটেই দেশ তোমালোকৰ অঞ্চল হ'ব। ঈশ্বৰে ইছৰাইলক দেশখনৰ 300,000 বৰ্গমাইল ঠাই আধিপত্যৰ বাবে দিছিল, 300,000 বৰ্গমাইল ঠাই। কিন্তু ইছৰাইলে ইয়াৰ কেৱল 30,000 বৰ্গমাইল ঠাইহে অধিকাৰলৈ আনিছিল, অৰ্থাৎ ঈশ্বৰে দিয়া পৰিমাণৰ 10ভাগৰ এভাগহে তেওঁলোকে দখল কৰিছিল, বাকীখিনিলৈ তেওঁলোকৰ আগ্ৰহ জন্মা নাছিল। আজিৰ এই সময়ত খ্ৰীষ্টীয় বিশ্বাসীসকলৰো একেই অৱস্থা। ঈশ্বৰে তেওঁলোকক যিদৰে আশীৰ্বাদেৰে উপচাই দিব খোজে তালৈ তেওঁলোকৰ মন কাণ নাথাকে। তেওঁলোকে অলপ অচৰপতেই সন্তুষ্ট হৈ থাকে। ইছৰাইলৰ দৰেই আজি অনেকে স্বৰ্গীয় আশীৰ্বাদবোৰৰ অধিকাংশ হেৰুৱাই আছে। 5 পদ, তোমাৰ জীৱনৰ গোটেই কালত তোমাৰ আগত কোনো লোক থিয় হ'ব নোৱাৰিব। মই মুচিৰ লগত থকাৰ দৰে তোমাৰ লগতো থাকিম, মই তোমাক নেৰিম, তোমাক ত্যাগ নকৰিম। এই সময়ত যীহুচুৱাৰ ওপৰত যি গুৰু দায়িত্ব আহি পৰিছে তাৰ বাবে যীহুচুৱাক উৎসাহ যোগোৱা উচিত। সেইকাৰণে ঈশ্বৰে ইয়াত তেওঁক খুব আন্তৰিকতাৰে উৎসাহ যোগাইছে। ঈশ্বৰে কৈছে, মই তোমাক কেতিয়াও নেৰো, মুচিৰ লগত থকাৰ দৰে মই তোমাৰ লগতো থাকিম। কেনে উৎসাহমূলক কথা নহয়নে বাৰু? ঈশ্বৰ অনবৰতে তেওঁৰ লগত থাকিব, তেন্তে আৰু কিহলৈ ভয়? আমি ভাবো এই কথা শুনি শুনি নিশ্চয় যীহুচুৱাৰ মন উত্তোলিত হৈ পৰিছিল। আনন্দত তেওঁৰ চকুৰে চকুলো নিশ্চয় নিগৰি ওলাইছিল। ছয় পদ আৰু সাত পদ পাঠ কৰি দিছো। বলৱান আৰু হাঁহিয়াল হোৱা, কিয়নো এই লোকবিলাকক যি দেশ দিবলৈ মই তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকৰ আগত শপত খাইছিলো, তাক তুমিহে এই লোকবিলাকক অধিকাৰ কৰাবা। মোৰ দাস মুচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা পালন কৰি সেইমতে কাৰ্য কৰিবলৈ মাথোন তুমি বলৱান আৰু অতিশয় হাঁহিয়াল হোৱা। তুমি যি যি ঠাইলৈ যোৱা সেই সকলো ঠাইতে কৃতকাৰ্য হবৰ নিমিত্তে তুমি তাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা। ঈশ্বৰে দুবাৰকৈ তেওঁক উৎসাহ যোগাই কৈছে বলৱান আৰু হাঁহিয়াল হোৱা বুলি। তেওঁ সঁচাকৈয়ে যীহোশুৱাক এক আশ্চৰ্যজনকভাৱে উৎসাহিত কৰিছে। এতিয়া আমি আচল কথাটোলৈ আহিছো, আঠ নম্বৰ পদ। এই ব্যৱস্থা পুস্তকখনি তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক, কিন্তু তাত লিখা আটাইখিনিকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ তুমি দিনে ৰাতিয়ে তাক ধ্যান কৰা, কিয়নো তাকে কৰিলে তোমাৰ শুভ গতি হ'ব আৰু তুমি কৃতকাৰ্য হবা। মুচিৰ হাতত কোনোধৰণৰ পূৰ্বলিখিত শাস্ত্ৰ নাছিল, কিন্তু ঈশ্বৰে মুচিৰ সৈতে সন্মুখাসন্মুখীকৈ কথা পাতিছিল, মুচিক ব্যৱস্থাৱলী দান কৰিছিল। ঈশ্বৰে মুচিক যি যি পৰামৰ্শ আৰু আজ্ঞা দিছিল সেই সকলোবোৰ তেওঁ অকপটতাৰে লিপিবদ্ধ কৰি থৈছিল। ভৱিষ্যত প্ৰজন্মটোৰ বাবে তেওঁৰ এই লিখনিবোৰ ব্যৱস্থা পুস্তক হিচাপে পৰিগণিত হল। সেয়েহে বাইবেলৰ প্ৰথম পাঁচখন পুস্তক যীহোশুৱা আৰু ইছৰাইলৰ লোকসকলৰ বাবে বহুমূলীয়া সম্পদ আছিল। প্ৰতিজ্ঞাৰ দেশখন প্ৰৱেশ কৰিবলৈ যি যি কথা জনাৰ আৱশ্যক আছিল সেই সকলোবোৰ ইয়াত প্ৰকাশিত আছে। সেয়েহে তেওঁলোকে এই ব্যৱস্থা পুস্তকখন ধ্যান কৰিব লগা হৈছিল। ন নম্বৰ পদ। মই তোমাক আজ্ঞা দিয়া নাইনে? বলৱান আৰু হাঁহিয়াল হোৱা, ত্ৰাসিত বা ব্যাকুল নহবা, কিয়নো তুমি যি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যীহোৱা তোমাৰ লগত থাকিব। যীহোশুৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। এখন হাতত ঈশ্বৰৰ বাক্য আৰু আনখন হাতত তৰোৱাল লৈ আগবাঢ়িব লাগিব। সেইকাৰণে ঈশ্বৰে তেওঁক আকৌ এবাৰ বলৱান আৰু হাঁহিয়াল হবলৈ উৎসাহিত কৰিছে। প্ৰিয় শ্ৰোতা, আজি আমাৰ আগত যি আশীৰ্বাদসমূহ ৰখা আছে, যাক নিজৰ আয়ত্তলৈ আনিবলৈ আমাক কোৱা হৈছে, যাক লাভ কৰিবলৈ আমি পুৰুষালী দেখুৱাব লাগিব, তাৰ বাবে আমিও যীহোশুৱাৰ দৰে বলৱান আৰু হাঁহিয়াল হবৰ আৱশ্যক আছে। আমাৰ আম্মিক অধিকাৰসমূহ অধিকাৰ কৰি ল'বলৈ আমি আম্মিকভাৱে সবল আৰু উদ্যোগী হ'ব লাগিব। এটা কথা মনত ৰাখিব যে আমি আজি যিখন ঠাইত আছো সেইখন আমাৰ নহয়, আমি আনৰ ঠাইত আছো। কাৰ বাৰু মন কৰিছেনে? এৰা, আমি শত্ৰুৰ দেশত বাস কৰি আছো, আমি এই জগতৰ নহয়। জগতৰ বিষয়বোৰ আমাৰ আম্মিক জীৱনৰ বিৰোধী, ই সদায়েই আমাৰ ধ্বংস কামনা কৰি থাকে। সেয়েহে আমি অতিশয় সাৱধান হৈ আমাৰ আম্মিক যুঁজখনত ভৰি দিয়া উচিত। দহ নম্বৰ পদ। তেতিয়া যীহোশুৱাই লোকবিলাকৰ বিষয়াসকলক আজ্ঞা দি কলে, ঈশ্বৰে যীহোশুৱাক যি যি পৰামৰ্শ আৰু দায়িত্বভাৰ অৰ্পণ কৰিলে তাক তেওঁ সাদৰেৰে গ্ৰহণ কৰিলে। তেওঁৰ ভয় সংশয় সকলো নাইকিয়া হৈছিল, কাৰণ ঈশ্বৰে নিজেই তেওঁৰ লগত থাকিম বুলি সাহস দিছিল। মুচি যেতিয়া মিডিয়নৰ পৰা মিছৰলৈ ঘূৰি আহিছিল তেতিয়া তেওঁ অতি ভয়াতুৰ আছিল, কিন্তু ঈশ্বৰে তেওঁক সাহস দি কৈছিল যে এতেকে এতিয়া তুমি যোৱা, মই তোমাৰ মুখৰ সহায় হৈ তুমি ক'বলগীয়া কথা তোমাক শিকাম। যাত্ৰা পুস্তক চাৰি নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদ। এয়া হৈছে ঈশ্বৰৰ কাৰ্যপ্ৰণালী। ঈশ্বৰে এনেকৈয়ে কাৰ্য কৰে। ঈশ্বৰে জিৰিমিয়াক আহ্বান কৰোতে কৈছিল, তেওঁবিলাকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব কিন্তু তোমাক ঘটুৱাব নোৱাৰিব, কিয়নো যীহোৱাই কৈছে তোমাৰ উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছো। জিৰিমিয়া প্ৰথম অধ্যায় ঊনৈশ পদ। আমাকো এনেকুৱা সাহসৰ প্ৰয়োজন। এনেকুৱা উদ্যম লৈ আগবাঢ়ি গ'লেহে আমি আম্মিক অধিকাৰসমূহ অধিকাৰ কৰি ল'ব পাৰিম। ইব্ৰী তেৰ নম্বৰ অধ্যায়ৰ ছয় নম্বৰ পদটো মনত ভালদৰে বান্ধি লোৱা উচিত। ইয়াত এনেদৰে কোৱা হৈছে, এতেকে আমি হাঁহেৰে ক'ব পাৰো যে প্ৰভু মোৰ সহায়কৰ্তা, মই ভয় নকৰিম, মানুহে মোক কি কৰিব। এই কথাখিনি দায়ুদ ৰজাই পোনপ্ৰথমে গীতমালা এশ ওঠৰ নম্বৰ গীতৰ ছয় পদত উল্লেখ কৰিছিল। দায়ুদ ৰজাই এই কথাখিনি কওঁতে ঈশ্বৰ আৰু তেওঁৰ মাজত থকা আত্মিক বন্ধনৰ কথা স্বীকাৰ কৰিছে। তেওঁৰ হৃদয় ঈশ্বৰৰ সৈতে জীৱনৰ এক বন্ধনত বন্ধোৱা হৈছিল। তেওঁ ক'ব পাৰিছিল প্ৰভু মোৰ সহায়কৰ্তা বুলি। দায়ুদ্ৰজাই ভালদৰেই জানিছিল আৰু বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁক ৰক্ষা কৰিব পাৰিব। সেইদৰে যিহুচুৱাইও ঈশ্বৰক বিশ্বাস কৰিছিল। ঈশ্বৰ নিজেই তেওঁৰ লগত থাকিম বুলি কৰা প্ৰতিজ্ঞাই তেওঁৰ মনোবল বঢ়াইছে, কাৰণ তেওঁ জানিছিল যে ঈশ্বৰৰ বাক্য কেতিয়াও লৰচৰ নহয়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদিহে গ্ৰহণ কৰিছে, তেতিয়াহ'লে প্ৰভু যীশুৰ যোগেৰে ঈশ্বৰে আমালৈ যিমানবোৰ আম্মিক আশীৰ্বাদ আগবঢ়াইছে, সেই আম্মিক আশীৰ্বাদবোৰ আপুনি বাৰু আপোনাৰ জীৱনত উপভোগ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আজি মোৰ জীৱন আৰু একো নিবিচাৰো, যিচু তোমাৰ অবিহনে আজি মোৰ জীৱন আৰু একো নিবিচাৰো।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ভক্তি বচন, ভক্তি বচন, ভক্তি বচন।